এয়া আকাশবাণী গুৱাহাটী পুৱাৰ উজনি অসমৰ বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী। ভাৰতে পেহেলগাম সন্ত্ৰাসবাদীৰ আক্ৰমণৰ পৰিপ্ৰেক্ষিতত 1960 চনৰ সিন্ধু জল চুক্তি বাতিল আৰু ততালিকে কাৰ্যকৰী হোৱাকৈ আটাৰীৰ সংহতীয় চকী বন্ধকে ধৰি ভালেমান কঠোৰ ব্যৱস্থা লৈছে। কালি বিয়লি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বাসগৃহত অনুষ্ঠিত মন্ত্ৰীসভাৰ সুৰক্ষা বিষয়ক কমিটীৰ বৈঠকত দেশৰ সামগ্ৰিক সুৰক্ষা পৰিস্থিতি পৰ্যালোচনা কৰা হয় আৰু সকলো সুৰক্ষা বাহিনীক সতৰ্ক হৈ থাকিবলৈ নিৰ্দেশ দিয়া হয়। নতুন দিল্লীত যোৱা নিশা সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত বিদেশ সচিব বিক্ৰম মিশ্ৰে কয় যে এতিয়াৰে পৰা পাকিস্তানী নাগৰিকসকলক ছাৰ্ক ভিছা ৰেহাই আঁচনিৰ অধীনত ভাৰতলৈ অহাৰ অনুমতি দিয়া নহ'ব। তেওঁ কয় যে পাকিস্তানী নাগৰিকসকলক ইতিপূৰ্বে জাৰি কৰা এই ভিছা বাতিল বুলি গণ্য কৰা হ'ব। তেওঁ লগতে কয় যে ছাৰ্ক ভিছাৰ অধীনত সম্প্ৰতি ভাৰতত থকা পাকিস্তানী নাগৰিকসকলে 48 ঘণ্টাৰ ভিতৰত ভাৰত ত্যাগ কৰিব লাগিব। একেদৰে নতুন দিল্লীৰ পাকিস্তানী উচ্চ আয়োগত থকা প্ৰতিৰক্ষা, সামৰিক, নৌসেনা আৰু বায়ুসেনাৰ উপদেষ্টাসকলে এসপ্তাহৰ ভিতৰত ভাৰত ত্যাগ কৰিব লাগিব বুলি বিদেশ সচিবগৰাকীয়ে জানিবলৈ দিয়ে। ভাৰতেও ইছলামাবাদৰ ভাৰতীয় উচ্চ আয়োগৰ পৰা ইয়াৰ প্ৰতিৰক্ষা, নৌ আৰু বায়ুসেনা উপদেষ্টাসকলক ঘূৰাই আনিব। তেওঁ কয় যে দুয়োখন দেশৰ উচ্চ আয়োগৰ এই পদসমূহ অপ্ৰাসংগিক বুলি গণ্য কৰা হ'ব। উচ্চ আয়োগৰ উপদেষ্টাসকলৰ 5গৰাকী সহযোগী কৰ্মচাৰীকো আঁতৰ কৰা হ'ব। বিদেশ সচিবগৰাকীয়ে কয় যে উচ্চ আয়োগত নিয়োজিত কৰ্মচাৰীৰ সংখ্যা 1 মেৰ পৰা 55-30 হ্ৰাস কৰা হ'ব। তেওঁ কয় যে প্ৰধানমন্ত্ৰীৰ অধ্যক্ষতাত অনুষ্ঠিত সুৰক্ষা বিষয়ক কেবিনেট কমিটীৰ বৈঠকত পেহেলগামত মঙলবাৰে সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ বিষয়ে অৱগত কৰোৱা হয়। জম্মু কাশ্মীৰত হোৱা সন্ত্ৰাসবাদীৰ আক্ৰমণৰ সময়ত কথমপি প্ৰাণ ৰক্ষা পৰা শিলচৰৰ অসম বিশ্ববিদ্যালয়ৰ অধ্যাপক দেৱাশিষ ভট্টাচাৰ্যক পৰিয়াল সহিতে নিৰাপদে ৰাজ্যলৈ উভতাই অনাৰ বাবে সকলো ব্যৱস্থা লোৱা হৈছে বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। সন্ত্ৰাসবাদীৰ এই অমানসিক আক্ৰমণৰ ঘটনাক ভাৰতে কেতিয়াও সহ্য নকৰে বুলি মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰে। তেওঁ কয় যে ভাৰতে ইয়াৰ যোগ্য প্ৰত্যুত্তৰ দিব। উল্লেখযোগ্য যে অসম বিশ্ববিদ্যালয়ৰ অধ্যাপকগৰাকী পন্নী পুত্ৰৰ সৈতে বেইছৰণ উপত্যকা ভ্ৰমণৰ বাবে গৈছিল। সন্ত্ৰাসবাদী আক্ৰমণৰ সময়ত দেৱাশিষ ভট্টাচাৰ্যৰ পৰিয়ালটোৱে আন বহুতৰে সৈতে গছ গছনিৰ আঁৰত লুকাই আছিল যদিও সন্ত্ৰাসবাদীৰ দলটোৱে তেওঁলোকক বিচাৰি উলিয়ায়। সন্ত্ৰাসবাদীকেইটাৰ সন্মুখত কলিমা পাঠ কৰাৰ বাবে পৰিয়ালটোলৈ গুলীচালনা নকৰিলে বুলি শ্ৰীভট্টাচাৰ্য আমাৰ শিলচৰৰ সংবাদদাতা আশীৰাণী দাসক টেলিফোনযোগে জনায়। প্ৰায় দুঘণ্টা সময় সমীপতে আশ্ৰয় লৈ পৰৱৰ্তী সময়ত পৰিয়ালটোৱে এখন বাহনত শ্ৰীনগৰলৈ ৰাওনা হয়। পৰিয়ালটো বৰ্তমান নিৰাপদে আছে বুলি আমাৰ সংবাদদাতাই জানিবলৈ দিছে। ৰাজ্যত আসন্ন পঞ্চায়ত নিৰ্বাচনৰ বাবে বিভিন্ন ৰাজনৈতিক দলে প্ৰচাৰ অভিযান তীৱতৰ কৰি তুলিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি কেইবাখনো প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে। বিজেপি তথা মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ সমৰ্থনত মুখ্যমন্ত্ৰীগৰাকীয়ে তিয়কৰ ৰজাবাৰী খেলপথাৰ আৰু সৰুপথাৰৰ ধোন্দাচাম ক্ৰীড়াসন্থা খেলপথাৰত দুখনকৈ নিৰ্বাচনী সভাত অংশ লয়। সৰুপথাৰত নিৰ্বাচনী সভাত ভাগ লৈ মুখ্যমন্ত্ৰীগৰাকীয়ে বিৰোধীক তীব্ৰ সমালোচনা কৰাৰ লগতে এইবাৰ পঞ্চায়ত নিৰ্বাচনত NDA সমৰ্থিত সকলো প্ৰাৰ্থীয়ে জয়লাভ কৰিব বুলি আশা প্ৰকাশ কৰে। একেখন সভাতে মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কংগ্ৰেছ সাংসদ গৌৰৱ গগৈকো সমালোচনা কৰে। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কালি ঢকুৱাখনাৰ বাটমাৰীত বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ হৈ এখন নিৰ্বাচনী সভাত অংশ লয়। শ্ৰীসোণোৱালে ধেমাজিৰ মাজৰবাৰীত আন এখন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি কয় যে সন্ত্ৰাসবাদ নিঃশেষ কৰাটো বিজেপি নেতৃত্বাধীন চৰকাৰৰ সংকল্প। ধেমাজিৰ নলবাৰী ৰাজহুৱা খেলপথাৰত মন্ত্ৰী ডাঃ অনুজ পেগুৱে কালি এখন নিৰ্বাচনী প্ৰচাৰ সভাত অংশ লৈ মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ বৰদলনী জিলা পৰিষদৰ সদস্য ক্ষেমালী বৰদেউৰী দৈমাৰী আৰু আঞ্চলিক সদস্য গুণৰী ব্ৰহ্মৰ সমৰ্থনত নিৰ্বাচনী প্ৰচাৰ চলায়। ইপিনে যোৰহাটৰ সাংসদ তথা লোকসভাৰ বিৰোধী দলৰ উপদলপতি গৌৰৱ গগৈয়ে ডিগবৈৰ গোলায়ত কালি দলীয় প্ৰাৰ্থীৰ হৈ প্ৰচাৰ সভাত অংশ লয়। ডিব্ৰুগড়ত এখন সংবাদমেল অনুষ্ঠিত কৰি অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে দলীয় ইস্তাহাৰ মুকলি কৰে। সংবাদমেলখনত দলটোৰ সাধাৰণ সম্পাদক জগদীশ ভূঞা উপস্থিত থাকি শাসকীয় দলক তীব্ৰ সমালোচনা কৰে। সমাগত পঞ্চায়ত নিৰ্বাচন সুচাৰুৰূপে সম্পন্ন কৰাৰ বাবে চৰাইদেউ জিলা প্ৰশাসনেও যাৱতীয় প্ৰস্তুতি অব্যাহত ৰাখিছে। জিলাখনৰ সোণাৰীৰ সমষ্টিৰ বাবে নিয়োজিত সাধাৰণ পৰ্যবেক্ষক আৰু জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া তথা নিৰ্বাচনী ব্যয় পৰ্যবেক্ষণ কোষৰ বিষয়াৰ উপস্থিতিত কালি জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত নিৰ্বাচনী ব্যয় সম্পৰ্কীয় এখন বৈঠক অনুষ্ঠিত হয়। কোনো এবিধ সামগ্ৰী ব্ৰেণ্ড হিচাপে প্ৰতিষ্ঠা কৰিবলৈ যথেষ্ট সংগ্ৰাম কৰিবলগীয়া হয়। যদিহে এই উৎপাদনকাৰী বা উদ্যোগীগৰাকী অসমৰ থলুৱা উদ্যোগী হয় তেনেহলে তেওঁ অধিক সংগ্ৰাম কৰিব লাগে। এনে কেইগৰাকীমান উদ্যোগীক লৈয়ে পৰহিলৈ আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগে নিশা 8:02 এটা বিশেষ দৃষ্টিপাত অনুষ্ঠান প্ৰচাৰ কৰিব। এই অনুষ্ঠানত অসমৰ 3গৰাকী নতুন উদ্যমীয়ে তেওঁলোকৰ সফলতাৰ কাহিনী ব্যক্ত কৰিব। এই অনুষ্ঠানৰ পৰিকল্পনা, প্ৰযোজনা আৰু উপস্থাপন আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ মুৰববী ৰাজীৱ লোচন বৰঠাকুৰৰ। আমাৰ এতিয়াৰ আঞ্চলিক বাতৰি ইমানে। পৰৱৰ্তী বাতৰি পুৱা 9 বজাত শুনিবলৈ পাব।